এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এখন অধিসূচনাৰ জৰিয়তে ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন আফস্পা প্ৰত্যাহাৰ কৰিছে। ইয়াৰ লগে লগে ডিব্ৰুগড় জিলাখন অশান্ত অঞ্চল ঘোষণাৰ পৰা মুক্ত হ'ল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত এই বিষয়ে সদৰি কৰে। তেওঁ কয় যে এটা সময়ত সমগ্ৰ অসমতে এই আইন বলবৎ হৈ আছিল। কেন্দ্ৰীয় চৰকাৰে পৰ্যায়ক্ৰমে এই আইনখন প্ৰত্যাহাৰ কৰিছিল আৰু ৰাজ্যৰ 6খন জিলাত আইনখন বলবৎ হৈ আছিল। যোৱা বছৰ এনে জিলাৰ সংখ্যা 4লৈ হ্ৰাস কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে ডিব্ৰুগড়ক অশান্ত অঞ্চল আৰু আফস্পাৰ আওতাৰ বাহিৰলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বৰ্তমান শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়া জিলাতহে এই আইন প্ৰযোজ্য হৈ থাকিব। তেওঁ কয় যে ডিব্ৰুগড় অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ় দিবলৈ চৰকাৰে প্ৰচেষ্টা চলাই অহা বিষয়টো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰাৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণৰ সময়ত জিলাখনৰ পৰা এই আইন প্ৰত্যাহাৰ কৰাৰ আশ্বাস দিছিল। আইনখন প্ৰত্যাহাৰৰ পৰিপ্ৰেক্ষিতত জিলাখনত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে এই আইন বলবৎ থকা জিলা তিনিখনৰ বাদে অসমলৈ জাপান, নিউজিলেণ্ড আদিৰ পৰা বিদেশী পৰ্যটকৰ ব্যাপক আগমন ঘটিব। ইয়াৰ লগতে আজি মন্ত্ৰীসভাৰ বৈঠকত ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। ৰাজ্য চৰকাৰে চৰকাৰী সংস্থাৰ ধান আৰু সৰিয়হ বিক্ৰীৰ ক্ষেত্ৰত ন্যূনতম সমৰ্থন মূল্যৰ উপৰি কৃষকক অতিৰিক্ত ধন প্ৰদান কৰিব। কালি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে কৃষকসকলে বৰ্তমান প্ৰতি কুইণ্টল ধানত পাই থকা 2,300 টকাৰ ন্যূনতম সমৰ্থন মূল্যৰ উপৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অতিৰিক্তভাৱে 2,500 টকাকৈ আদায় দিয়া হ'ব। ইয়াৰ ফলত কৃষকে প্ৰতি কুইণ্টল ধানত 2,550 টকাকৈ ন্যূনতম সমৰ্থন মূল্য পাব বুলি তেওঁ উল্লেখ কৰে। একেদৰে সৰিয়হৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত বৰ্তমানৰ ন্যূনতম সমৰ্থন মূল্য 5,950 টকাৰ উপৰি অতিৰিক্তভাৱে 500 টকাকৈ অৰ্থাৎ মুঠ 6,450 টকাকৈ কৃষকসকলে লাভ কৰিব বুলি তেওঁ সদৰি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ কৃষকসকলে এই ধন লাভ কৰিব। কৃষকসকলক উৎসাহিত কৰাৰ বাবেই এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। চলিত বছৰৰ গুণোৎসৱৰ ফলাফলসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। কালি ঘোষিত ফলাফল অনুযায়ী এইবাৰৰ গুণোৎসৱত শিৱসাগৰ জিলাই প্ৰথম, গোলাঘাট জিলাই দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই তৃতীয় স্থান লাভ কৰিছে। একেদৰে স্বচ্ছ আৰু সুচাৰুৰূপে গুণোৎসৱৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গোলাঘাট জিলাই প্ৰথম, কামৰূপ মহানগৰী দ্বিতীয় আৰু যোৰহাট জিলাই তৃতীয় স্থান লাভ কৰিছে। এইবাৰ 13,300খন বিদ্যালয়ে এ প্লাছ গ্ৰেড আৰু 13,992খন বিদ্যালয়ে এ গ্ৰেড লাভ কৰিছে। একেদৰে 14,66,808গৰাকী শিক্ষাৰ্থীয়ে এ প্লাছ গ্ৰেড আৰু 12,06,442গৰাকী শিক্ষাৰ্থীয়ে এ গ্ৰেড লাভ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক গুণগত শিক্ষাদানৰ সংকল্পৰে চৰকাৰে 2017ৰ পৰা অনুষ্ঠিত কৰি অহা গুণোৎসৱত এইবেলি 44,077খন বিদ্যালয়ৰ 38,98,000ৰো অধিক শিক্ষাৰ্থীৰ বিদ্যায়তনিক মূল্যায়ন কৰা হৈছে। গুণোৎসৱৰ প্ৰদৰ্শনত শীৰ্ষ জিলা আৰু গুণগত মানৰ ঐক্যসাজ যোগানত শ্ৰেষ্ঠ জিলা হিচাপে বিবেচিত হোৱাৰ পাছত আজি শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। জিলাখনৰ 463খন বিদ্যালয়ে এ প্লাছ গ্ৰেড আৰু 192খন বিদ্যালয়ে এ গ্ৰেড লাভ কৰিছে। এইবাৰৰ গুণোৎসৱত ধেমাজি জিলাৰ 416খন বিদ্যালয়ে এ প্লাছ গ্ৰেড আৰু 356খন বিদ্যালয়ে এ গ্ৰেড লাভ কৰিছে। জিলাখনত এইবাৰ 1,445খন বিদ্যালয়ৰ 91,347গৰাকী ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক মূল্যায়ন কৰা হৈছিল। শ্ৰোতাসকলৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জনপ্ৰিয় অনুষ্ঠান জিলাৰ এই ৰূপ পুনৰ সন্ধিয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত প্ৰচাৰৰ দিহা কৰা হৈছে। সেই অনুসৰি অহা 1 এপ্ৰিলৰ পৰা জিলাৰ এই ৰূপ অনুষ্ঠান প্ৰতিদিনে পুৱাৰ আঞ্চলিক বাতৰিৰ ঠিক পাছতেই অৰ্থাৎ 9:15ৰ পৰা 9:20লৈ প্ৰচাৰিত হ'ব। উল্লেখযোগ্য যে কোভিড কালত বিভিন্ন অনুষ্ঠানৰ সময় পৰিৱৰ্তনৰ বাবে জিলাৰ এই ৰূপৰ প্ৰচাৰ বন্ধ কৰা হৈছিল আৰু পৰৱৰ্তী কালত ইয়াক সন্ধিয়া 7:05ত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছিল। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক 5 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি চেন্নাইত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।